চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন। সংসারতে লোভে মোহে আগুরি ধরে, মায়া ভরায় সংসারতে লোভে মোহে আগুরি ধরে, জীবন মরুর মরিচিকাভুর আজি আছে কাইলৈ না, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অভিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অভিন।
পাতৰ অন্ত পৰিলে মাটিৰ দেহাতি মাটিতে মিলিলে জীৱন নাতৰ অন্ত পৰিলে মাটিৰ দেহাতি মাটিতে মিলিলে ধনৰ টুকুৰা বিৰাকী পগলা ধনৰ টুকুৰা বিৰাকী পগলা যাম সকলোকে সকলো আছে নম্ৰ মনেৰে আহোঁ বিশ্বাসেৰে যীশুৰ কাষতে সকলো আছে নম্ৰ মনেৰে আহোঁ বিশ্বাসেৰে তেওঁতেই জিৰণি পায় আজি মৰণলৈ একো ভয় অকলে আহি চুম অকলে যাম গো অকলে আহি চুম অকলে যাম গো দুদিনীয়াই জীৱন নাত কামৰি থৈন দুদিনীয়াই জীৱন নাত কামৰি থৈ
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আমাৰ এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত জনাওক, অনুষ্ঠান শুনি আপোনাৰ কিবা উপকাৰ হৈছে যদিও জনাওক, খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা সুধিবলগীয়া কথা থাকিলেও আমালৈ লিখক। আপোনাৰ পৰা চিঠি এখন পালে আমি অতিশয় আনন্দিত হ'ম। আহকচোন আমাৰ আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে মহান পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, হে আমাৰ স্বৰ্গত থকা মহান পিতা ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ জনাইছো কাৰণ তুমি আমাক আৰু এটা নতুন দিন দেখিবলৈ দিলা। তুমি আমাক ইমান আশীৰ্বাদ কৰি আহিছা যে আমি গণনা কৰি শেষ কৰিব নোৱাৰো, কিন্তু আমি আচলতে তোমাৰ পৰা কোনো আশীৰ্বাদ পোৱাৰ যোগ্য নহওঁ। তুমি দয়া, অনুগ্ৰহ আৰু কৰুণাৰ আকৰ বাবেহে আমাক এনেদৰে কৃপা কৰি আহিছা। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক নৰকৰ পৰা ৰক্ষা কৰি অনন্ত জীৱন দিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা, যাতে তেওঁক বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ, তোমাৰ সন্তান হ'ব পাৰোঁ। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। তুমি আমাক বুজোৱা, আমাক শিকোৱা, আমাক বিশেষভাৱে কথা কোৱা। আমাৰ এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান প্ৰেম, মহান অনুগ্ৰহ প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলো। আমেন। আপোনাৰ নিশ্চয় মনত আছে যে আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় বংশাৱলী নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো, নহয় জানো? আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় বংশাৱলীৰ 4 আৰু 5 নম্বৰ অধ্যায় একেলগে আলোচনা কৰিবলৈ ওলাইছো। আজি আমি দেখা পাম যে চলোমনে ঈশ্বৰৰ অৰ্থে পবিত্ৰ গৃহ নিৰ্মাণ কৰি এটালে আৰু তাত ব্যৱহাৰৰ বাবে বিভিন্ন ধৰণৰ পাত্ৰ, আচবাব আৰু নিয়ম চন্দুক ৰাখিবৰ কাৰণে বিশেষ ব্যৱস্থা হাতত লয়। এইবিলাক কামৰ এটি বিৱৰণ আজি আমি জানিব পাৰিম। প্ৰিয় শ্ৰোতা, এইবোৰ কামলৈ লক্ষ্য কৰিলে আমি দেখা পাওঁ যে তাৰ বাবে যথেষ্ট সময়, শ্ৰম আৰু অৰ্থ ব্যয় কৰিবলগীয়া হৈছিল, কিন্তু সেই সকলোবিলাকৰ বাবে চলোমনে কোনো কৃপণালী কৰা নাছিল, বৰং সম্পূৰ্ণ আন্তৰিকতা আৰু উদাৰতাৰে এই কাম সম্পন্ন কৰিছিল। তাৰ পৰা প্ৰমাণ পাব পাৰি যে চলোমন এজন মহান ৰজাই নহয়, এজন ঈশ্বৰ বিশ্বাসী লোকো আছিল। ঈশ্বৰৰ কাৰণে তেওঁ মহান কাম সাধন কৰিছিল। তাৰ পৰিৱৰ্তে ঈশ্বৰেও তেওঁক যথেষ্ট সহায় কৰিছিল আৰু ইতিহাসৰ ভিতৰত এজন সৰ্বশ্ৰেষ্ঠ ৰজা হিচাপে তেওঁক জিলিকাই ৰাখিছে। তেওঁৰ দৰে আমিও ঈশ্বৰৰ অৰ্থে মহান কাম কৰিবলৈ মহান আশীৰ্বাদ বিচাৰিব লাগে। তেনে কৰিলে ঈশ্বৰে আমাক আশীৰ্বাদ নকৰাকৈ নাথাকে। এতিয়া ছলোমনে নিৰ্মাণ কৰা যজ্ঞবেদী আৰু সমুদ্ৰ পাত্ৰৰ বিষয়ে প্ৰথম আৰু দ্বিতীয় পদ পঢ়িছো, শুনক। তাত বাজে তেওঁ পিতলৰ এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে, সেয়ে দীঘে 20 হাত, বহলে 20 হাত আৰু ওখয় 10 হাত। আৰু তেওঁ সমুদ্ৰ পাত্ৰটো হাঁচত ঢালিলে, সেয়ে ঘূৰণীয়া, এক কাণৰ পৰা আন কাণলৈ 10 হাত আৰু ওখয় 5 হাত, আৰু তাক মেৰাবলৈ 30 হতীয়া সূতা লাগে। প্ৰিয় শ্ৰোতা, এই সমুদ্ৰ পাত্ৰটো অতি প্ৰকাণ্ড আছিল আৰু এই পাত্ৰটো ৰাখিবৰ কাৰণে 12টা গৰু হাঁচত ঢালি নিৰ্মাণ কৰা হৈছিল। এই গৰুকেইটা একোটা শাৰীত 3টাকৈ প্ৰতিটো দিশত থিয় কৰাই ৰখা হৈছিল আৰু তাৰ ওপৰত সমুদ্ৰ পাত্ৰটো থোৱা হৈছিল। এই পাত্ৰটো পুৰোহিতবিলাকে গা ধুবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। এইবাৰ 6 নম্বৰ পদটো পঢ়িছো। আৰু তেওঁ 10টা প্ৰক্ষালন পাত্ৰ সাজি তাৰ 5টা সোঁফালে আৰু 5টা বাওঁফালে ধোৱা পখলা কৰিবৰ নিমিত্তে থলে। এই 10টা প্ৰক্ষালন পাত্ৰ মঙহ আদি ধুবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। এইবাৰ দীপাধাৰ আৰু মেজ নিৰ্মাণৰ বিষয়ে 7 আৰু 8 নম্বৰ পদ পঢ়িছো, শুনিবচোন। আৰু তেওঁ বিধিমতে সোণৰ দীপাধাৰ 10টা সাজি তাৰ 5টা সোঁফালে আৰু 5টা বাওঁফালে মন্দিৰত স্থাপন কৰিলে। আৰু তেওঁ 10খন মেজো সাজি তাৰ 5খন সোঁফালে আৰু 5খন বাওঁফালে মন্দিৰৰ ভিতৰত ৰাখিলে। আৰু পেয় দ্ৰব্য ৰাখিবৰ নিমিত্তে সোণৰ 100 বাতি সাজিলে। এই প্ৰতিটো বস্তুৰেই একো একোটা বিশেষ তাৎপৰ্য আছে। সেইবিলাকৰ বিষয়ে আমি লেবিয়া পুস্তকত আলোচনা কৰি আহিছো, গতিকে তাক আৰু আমি পুনৰ আলোচনা এতিয়া নকৰো। হওক, এইবাৰ 12 নম্বৰ পদটো পঢ়িছো। তেওঁ সেই স্তম্ভ দুটা, সেই স্তম্ভৰ মূৰৰ ঘূৰণীয়া ভাগ দুটা আৰু মখলা দুটা, সেই স্তম্ভৰ মূৰৰ মখলাৰ ঘূৰণীয়া ভাগ দুটা থাকিবৰ অৰ্থে 2খন জালৰ আকৃতিৰ বস্তু নিৰ্মাণ কৰিলে। প্ৰিয় শ্ৰোতা, এই স্তম্ভ দুটাৰ বিষয়ে আমি 3 নম্বৰ অধ্যায়তেই পাই আহিছো আৰু ইয়াতো উল্লেখ কৰা হৈছে, কাৰণ ইয়াৰ যোগেদি ঈশ্বৰে আমাক এটি বিশেষ কথা জনাবলৈ ইচ্ছা কৰিছে। সেই কথাটো দ্বিতীয় বংশাৱলী 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত এইদৰে কোৱা হৈছে, আৰু তেওঁ শিকলি বনাই চাৰিওফালে স্তম্ভৰ মূৰত লগালে আৰু 100 ডালিম বনাই সেই শিকলিত লগাই দিলে। প্ৰিয় শ্ৰোতা, এই শিকলিয়ে কি বুজায় বাৰু? এই শিকলিয়ে জাতিটোৰ একতাক বুজায়, অৰ্থাৎ প্ৰতিজন ব্যক্তি নিজ নিজ ফৈদৰ লগত একতাৰে বন্ধা হোৱা আৰু আটাইকেইটা ফৈদ মিলি এটা জাতি হিচাপে একতাৰ দোলেৰে বন্ধা হোৱাটোক বুজায়। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ দৃষ্টিত একতা বৰ প্ৰশংসনীয় বস্তু। ঈশ্বৰৰ সকলো লোক একতাৰ দোলেৰে বন্ধা হোৱাটো ঈশ্বৰে বিচাৰে। এই কথাতে কিন্তু আজি আমি খ্ৰীষ্টীয় লোকবিলাকে পাহৰি গৈছো। আজি আমি ভাগ ভাগ হৈ খণ্ডবিখণ্ড হৈ গৈছো। আমাৰ মাজত আজি হাজাৰ বিজাৰ দল ওলাইছে, নতুন নতুন দল আৰু অনুষ্ঠানৰ জন্ম হৈয়েই আছে। এই আটাইবিলাকে আজি ঈশ্বৰৰ ইচ্ছাক যথোচিতভাৱে সন্মান প্ৰদৰ্শন কৰি আহিছে বুলি আমি নাভাবো। কিন্তু নৱবিধানত একতাৰ কাৰণে ঈশ্বৰে শিকলিৰ পৰিৱৰ্তে আমাক আন এটা বস্তু দিছে, আৰু সেইটো শিকলিতকৈ বহুগুণে ভাল, আৰু সেইটো হৈছে শৰীৰ। ঈশ্বৰে কৈছে, বিশ্বাসকাৰীৰ শৰীৰ তেওঁৰ মন্দিৰ। শৰীৰত বহুতো অংগ প্ৰত্যংগ আছে, তাৰ ভিতৰত কোনোটো হয়তো অতি আদৰৰ আৰু কোনোটো হয়তো কম আদৰৰ, কিন্তু তথাপিতো সেই সকলো শৰীৰৰ অনিবাৰ্য অংগ প্ৰত্যংগ, আৰু সেয়া হ'ল ঈশ্বৰে আমাক দিয়া একতাৰ নতুন নীতি। শৰীৰেই হ'ল মণ্ডলীৰ আচল ছবি। এতিয়া আমি চাওঁ হওক যে 100টা ডালিমৰ দ্বাৰা কি বুজোৱা হৈছে, সেই বিষয়ে 13 নম্বৰ পদটো পঢ়িছো। আৰু সেই দুখন জালৰ আকৃতিৰ বস্তুৰ নিমিত্তে 400 ডালিম অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰত মখলাৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ আকৃতিৰ বস্তুৰ নিমিত্তে দুশাৰী ডালিম সাজিলে। প্ৰিয় শ্ৰোতা, ডালিমৰ দ্বাৰা ফলবান অৱস্থাক বুজোৱা হৈছে, অৰ্থাৎ খ্ৰীষ্টীয় জীৱনৰ আত্মিক ফলক বুজোৱা হৈছে। আনহাতে মন্দিৰত যি ৰঙৰ কাপোৰ ব্যৱহাৰ কৰা হৈছিল তাৰো বিশেষ বিশেষ তাৎপৰ্য আছে। যেনে নীলা ৰঙৰ অৰ্থ হৈছে স্বৰ্গ, বেঙুনীয়া ৰঙৰ অৰ্থ হৈছে ৰাজকীয়তা, সেন্দুৰ ৰঙৰ দ্বাৰা বুজোৱা হৈছে খ্ৰীষ্টৰ তেজৰ দ্বাৰা আমাৰ মুক্তি, বগা ৰঙৰ অৰ্থ হৈছে পবিত্ৰতা। ঈশ্বৰৰ দৃষ্টিত এই আটাইবোৰৰ বিশেষ বিশেষ অৰ্থ আছে। লগতে মন্দিৰত ব্যৱহাৰ কৰা সমুদ্ৰ পাত্ৰ, যজ্ঞ প্ৰক্ষালন পাত্ৰ, বাতি, এই সকলোৰে বিশেষ অৰ্থ আছে। মুচিৰ যোগেদি স্থাপন কৰা তম্বুৰ লগত এই সকলো বস্তুৰ মিল আছে যদিও চলোমনে নিৰ্মাণ কৰা মন্দিৰত ৰখা বস্তুবিলাকৰ সৌন্দৰ্য বৃদ্ধি কৰা হ'ল আৰু আকাৰ ডাঙৰ কৰা হ'ল। তাৰ ফলত তম্বুৰ পূৰ্বৰ সৰলতা হেৰাই গ'ল আৰু খ্ৰীষ্টৰ আনুষংগিকতা লোপ পালে। ইব্ৰী পত্ৰত পৰিত্ৰাণৰ যি কথা লিখা হৈছে সেয়ে মন্দিৰৰ নহয় কিন্তু তম্বুৰ কথাহে লিখা হৈছে, যাৰ দ্বাৰা খ্ৰীষ্টৰ ব্যক্তিত্বক দাঙি ধৰা হৈছে। প্ৰিয় শ্ৰোতা, 4 নম্বৰ অধ্যায়ৰ আলোচনা আমি ইমানতেই শেষ কৰিছো। এতিয়া আমি 5 নম্বৰ অধ্যায়লৈ আগবাঢ়ি যাওঁ হওক। এই 5 নম্বৰ অধ্যায়ত আমি দেখা পাম যে মন্দিৰ নিৰ্মাণৰ পাছত চলোমনে কি কি কৰিলে আৰু কেনেকৈ কৰিলে, সেই বিষয়ে প্ৰথম আৰু দ্বিতীয় পদ পঢ়ি দিছো, শুনিবচোন। এইদৰে ঈশ্বৰৰ গৃহৰ নিমিত্তে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হ'ল। পাছে চলোমনে তেওঁৰ পিতৃ দায়ুদে উৎসৰ্গা কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই ঈশ্বৰৰ গৃহৰ ভঁৰালত থলে। পাছে চলোমনে দায়ুদৰ নগৰ অৰ্থাৎ চিউনৰ পৰা ঈশ্বৰৰ নিয়ম চন্দুক আনিবৰ নিমিত্তে ইছৰাইলৰ বৃদ্ধবিলাকক আৰু ফৈদৰ মূল মানুহবিলাকক, ইছৰাইলৰ সন্তানবিলাকৰ পিতৃ বংশৰ অধ্যক্ষবিলাকক জিৰচালেমত গোট খুৱালে। প্ৰিয় শ্ৰোতা, নিয়ম চন্দুক থকা চিউন মন্দিৰৰ পৰা বৰ বেছি দূৰৈত নাছিল। জিৰচালেমৰ ওচৰৰ এখন পৰ্বতৰ ওপৰত এই চিউন আছিল। তাৰ পৰা ঈশ্বৰৰ নিয়ম চন্দুক আনি মন্দিৰত স্থাপন কৰিলে। অৱশ্যে চিউনৰ কোন ঠাইত নিয়ম চন্দুক আছিল তাক সঠিককৈ জনা নাযায় যদিও ইয়েই আছিল দায়ুদৰ নগৰ। এইবাৰ আমি 5 আৰু 6 নম্বৰ পদ দুটা পঢ়ি দিছো। ইয়াত এনেদৰে লিখা আছে, আৰু তেওঁবিলাকে চন্দুক, সাক্ষাৎ কৰা তম্বু আৰু তম্বুৰ ভিতৰত থকা সকলো পবিত্ৰ বস্তু আনিলে। সেই সকলোকে লেবিয়া পুৰোহিতবিলাকে আনিলে। তাতে চলোমন ৰজাই তেওঁৰ ওচৰত গোট খোৱা ইছৰাইলৰ গোটেই মণ্ডলীয় সৈতে চন্দুকৰ আগত মেৰ, গৰু আদি বলিদান কৰি আছিল। সেয়ে বাহুল্যৰ কাৰণে অসংখ্য আৰু অগণ্য আছিল। প্ৰিয় শ্ৰোতা, পবিত্ৰ মন্দিৰত তম্বু স্থাপনৰ দিনা পুৰোহিত আৰু গোটেই ইছৰাইলৰ সাক্ষাতে কিমান পশু উৎসৰ্গা কৰা হৈছিল তাক গণনা কৰিবলৈ চেষ্টা কৰা হোৱা নাছিল যদিও এই সকলো কাৰ্যই যীশুখ্ৰীষ্টই ক্ৰুচত উৎসৰ্গ হোৱাকেই বুজায়। পশুবিলাকৰ সংখ্যাৰ দৰে যীশুখ্ৰীষ্টৰ মৃত্যুৰ মহত্ব আৰু তাৎপৰ্যও গণনা কৰিব পৰা নাযায়। এইবাৰ আমি 7 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈকে পঢ়িছো, শুনিবচোন। পাছে পুৰোহিতবিলাকে জিহুৱাৰ নিয়ম চন্দুক গৃহৰ অন্তঃস্থানলৈ অৰ্থাৎ মহাপবিত্ৰ স্থানলৈ লৈ গৈ কৰূপ দুটাৰ ডেউকাৰ তলত তাৰ নিজ ঠাইত স্থাপন কৰিলে, কিয়নো কৰূপ দুটাই চন্দুকৰ ঠাইৰ ওপৰত ডেউকা মেলি আছিল আৰু কৰূপ দুটাই চন্দুক আৰু তাৰ কাণমাৰি ঢাকি ধৰিছিল। সেই দুডাল কাণমাৰি ইমান দীঘল যে তাৰ মূৰ অন্তঃস্থানৰ আগত পবিত্ৰ স্থানৰ পৰা দেখা যায় কিন্তু তাক বাহিৰৰ পৰা দেখা নাযায়, সেয়ে আজিলৈকে সেই ঠাইত আছে। আজিলৈকে সেই ঠাইত আছে মানে বংশাৱলী পুস্তকখন লিখা সময়লৈকে থকা কথাটোকেই বুজাইছে। আনহাতে যি নিয়ম চন্দুক চলোমনে পবিত্ৰ মন্দিৰত স্থাপন কৰিলে তাৰ পৰা আৰু সেইটো লৰচৰ কৰা নহয়। এই নিয়ম চন্দুকটোৰ এটা দীঘল ইতিহাস আছে। এইটো প্ৰথমতে মুচিৰ দিনত অৰণ্যৰ মাজত চিনয় পৰ্বতত প্ৰথমে স্থাপন কৰা হৈছিল। তাৰ পাছত ইছৰাইলৰ সন্তানসকলে অৰণ্যৰ মাজত যাত্ৰা কৰি 40 বছৰ কটাইছিল। যাত্ৰাকালত নিয়ম চন্দুকটো সদায় তেওঁলোকৰ আগে আগে লৈ গৈছিল। আনকি ঈশ্বৰৰ প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰোতে তেওঁলোকে জৰ্দন নদী পাৰ হ'ব লগা হৈছিল।
তেতিয়াও নিয়ম চন্দুকটোহে আগতে পানীত নমোৱা হৈছিল আৰু তাৰ পাছত তেওঁলোকে প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিছিল। আনকি প্ৰতিজ্ঞাৰ দেশতো তেওঁলোকে নিয়ম চন্দুক এঠাইৰ পৰা আন ঠাইলৈ লৈ ফুৰিছিল। এবাৰ পলেষ্টিয়াসকলে নিয়ম চন্দুকটো হস্তগত কৰিছিল, কিন্তু পাছত তেওঁলোকক পুনৰ ঘূৰাই দিছিল। দায়ুদ ৰজাৰ ৰাজত্বকালত এই নিয়ম চন্দুকটো তেওঁ জিৰচালেমলৈ আনিছিল আৰু মন্দিৰ নিৰ্মাণ নোহোৱালৈকে সেইটো চিউন পৰ্বততেই ৰাখিছিল। কিন্তু যেতিয়া মন্দিৰ নিৰ্মাণ কৰা হ'ল, তেতিয়া তাক জিৰচালেমলৈ আনি মন্দিৰৰ ভিতৰৰ অতি পবিত্ৰ স্থানত তাক স্থাপন কৰা হ'ল আৰু কাণ মাৰি গুচাই থোৱা হৈছিল, কাৰণ তাক আৰু লৰচৰ কৰা নহ'ব। তাৰ পাছৰ পৰাই ইছৰাইলৰ পুৰুষ মানুহবিলাকে বছৰৰ ভিতৰত তিনিটা উৎসৱত গৈ জিৰচালেমত উপস্থিত থাকিব লগা হৈছিল। সেই তিনিটা হ'ল নিস্তাৰ পৰ্ব, পঞ্চাছদিনীয়া পৰ্ব আৰু পঁজা পৰ্ব। তাৰ মানে হ'ল তেতিয়াৰ পৰা ইছৰাইলৰ পুৰুষসকলে এই তিনিটা বিশেষ উৎসৱত জিৰচালেমলৈ আহিব আৰু মন্দিৰত থকা নিয়ম চন্দুকৰ আগত উপস্থিত হ'ব। আমি আগতে কৈ আহিছো যে নিয়ম চন্দুকে প্ৰভু যীশুখ্ৰীষ্ট আৰু তেওঁৰ ব্যক্তিত্বক বুজায়। আনহাতে নিয়ম চন্দুকৰ ওপৰত থকা দয়াৰ আসনে যীশুখ্ৰীষ্টই কৰা কাৰ্যবোৰক বুজায়। সেইকেইটা হৈছে তেওঁৰ তেজ, তেওঁ সিদ্ধ কৰা, ঈশ্বৰৰ লগত মিলন আৰু পাপৰ পৰা উদ্ধাৰৰ কাৰ্য। এইকেইটা চিৰস্থায়ী কাৰ্য। এই বিষয়ে ইব্ৰী পুস্তকৰ 9 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদত এইদৰে কোৱা হৈছে, সেয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখ ভোগ কৰিব লাগিলহেঁতেন, কিন্তু এতিয়া তেওঁ আত্মবলীৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ'ল। ইয়াৰ অৰ্থ হৈছে যীশুখ্ৰীষ্টৰ দ্বাৰা প্ৰকৃত মৌলিক বিধিটো চিৰকালৰ বাবে স্থাপন কৰা হ'ল। এতিয়া নিয়ম চন্দুকৰ সাৰ কথাটো কওঁ, শুনকচোন। নিয়ম চন্দুকৰ কাণ মাৰি গুচাই দিয়া হ'ল আৰু তাক লৰচৰ কৰা নহ'ব। ঠিক তেনেকৈ যীশুখ্ৰীষ্টৰ মৃত্যুৰ দ্বাৰাই মানুহৰ মুক্তি সিদ্ধ কৰা হ'ল। গতিকে যীশুৰ বাহিৰে মুক্তিৰ আন কোনো উপায় নাই। এই বিষয়ে পাচনি কৰ্ম 4 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত পিতৰে এইদৰে কৈছে, আৰু আন কাতো পৰিত্ৰাণ নাই, কিয়নো যাৰে আমি পৰিত্ৰাণ পাব লাগে স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া এনে আন কোনো নাম নাই। প্ৰিয় শ্ৰোতা, নিয়ম চন্দুকৰ কাণ মাৰি উলিওৱাৰ আন এটা অৰ্থ হ'ল জিৰণি। প্ৰভু যীশুৱে কৈছে তেওঁৰ ওচৰলৈ অহাসকলক তেওঁ জিৰণি দিব। পৃথিৱীত জিৰণি দিয়াৰ বাদেও জিৰণিৰ বাবে তেওঁৰ আন এটি ঠাই আছে। সেই ঠাইৰ বিষয়ে জোহন 14:2-3 পদত প্ৰভু যীশুৱে এইদৰে কৈছে, মই তোমালোকৰ বাবে ঠাই যুগুত কৰিবলৈ যাওঁ, আৰু মই যদি ঠাই যুগুত কৰোগৈ তেন্তে মই যি ঠাইত থাকো তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা, এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। হয় প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্টত বিশ্বাসকাৰীসকলৰ কাৰণে জিৰণিৰ ঠাই যুগুত কৰা হ'ল। এদিনাখন তেওঁলোক তালৈ যাব। আপুনি যাবনে নাযাব বাৰু চিন্তা কৰকচোন। আনহাতে নিয়ম চন্দুক ৰখা ঠাইটোৰ আন এটা বিশেষত্ব হ'ল ইয়াৰ স্থায়িত্ব। এই বিষয়ে প্ৰকাশিত বাক্য 21 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত এনেদৰে কোৱা হৈছে, আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব, তাতে মৃত্যু আৰু নহ'ব, শোক বা ক্ৰন্দন বা বেদনাও আৰু নহ'ব। প্ৰথমবোৰ গুচিল। এয়াই হ'ব ঈশ্বৰৰ পবিত্ৰ নগৰ আৰু ই হ'ব চিৰস্থায়ী। সৰ্বশক্তিমান ঈশ্বৰ আৰু মেয়ৰ পোৱালী হ'ব তাৰ মন্দিৰ। গতিকে নিয়ম চন্দুকৰ কাণ মাৰি উলিওৱা আৰু তাক স্থায়ীকৈ মন্দিৰত স্থাপন কৰাৰ দ্বাৰা কি বুজোৱা হৈছে আপুনি নিশ্চয় বুজি পাইছে। যীশুখ্ৰীষ্ট আমাৰ বাবে চিৰস্থায়ীকৈ স্বৰ্গত আছে। এতিয়া 10 নম্বৰ পদ পঢ়িছো, মিছৰৰ পৰা ইছৰাইলৰ সন্তানবিলাক ওলাই অহা কালত ঈশ্বৰে তেওঁবিলাকে সৈতে এটি নিয়ম পতা সময়ত হোৰেব পৰ্বতত মচিয়ে চন্দুকৰ ভিতৰত যি দুখন ফলি ৰাখিছিল তাৰ বাহিৰে তাত আৰু একো নাছিল। প্ৰিয় শ্ৰোতা, এই পদটিত আমি পালো যে নিয়ম চন্দুকত কেৱল মাত্ৰ মচিৰ ফলি দুখনহে আছিল, কিন্তু আৰম্ভণিতে আমি পাইছিলো যে তাত মচিৰ ফলি দুখনৰ লগতে হাৰুণৰ লাখুটি আৰু মান্নাৰ এটি পাত্ৰ আছিল। সেই দুবিধ বস্তু কি হ'ল বাৰু? এই বিষয়ে আমি গণনা পুস্তকত পাই আহিছো যে এদিনৰ মান্না যদি তেওঁলোকে সেইদিনাই নাখায় তেন্তে ইয়াৰ যোগান বন্ধ হ'ব আৰু এটা সময়ত ই সঁচাকৈ বন্ধ হৈছিল। সেইকাৰণে মন্দিৰত ৰখা নিয়ম চন্দুকত মান্না নাছিল, কিন্তু যীশুখ্ৰীষ্টই হ'ল আমাৰ স্বৰ্গীয় আহাৰ। সেইদৰে হাৰুণৰ কলি ওলোৱা লাখুটিও নাইকিয়া হ'ল। হাৰুণৰ লাখুটিৰ কলিয়ে যীশুখ্ৰীষ্টৰ পুনৰুত্থানক বুজাইছিল। বুৰঞ্জীৰ পৰা আমি সত্যৰূপে জানিব পাৰো যে যীশুখ্ৰীষ্ট মানুহ হিচাপে মৰিছিল আৰু তেওঁক মৈদাম দিয়া হৈছিল আৰু তৃতীয় দিনা তেওঁ পুনৰ জি উঠিছিল। তেতিয়া কিন্তু তেওঁ মানুহ ৰূপত নাছিল। এতিয়া হাৰুণৰ মৰা লাখুটিত কলি ওলোৱাটো এক প্ৰকাৰৰ পুনৰুত্থান আছিল আৰু সেই কাৰ্যই তেওঁক পুৰোহিত বুলি খাটাং কৰিছিল। ঠিক সেইদৰে প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰুত্থানেও তেওঁক আমাৰ পুৰোহিতৰূপে প্ৰমাণ কৰিছে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টৰ মহত্ব আমি কৈ কৈ শেষ কৰিব নোৱাৰো, কিন্তু এটা কথা আমি সকলোৱে জানিব লাগে যে তেওঁৰ বাহিৰে আন কোনো উপায়েৰে আমি আমাৰ পাপৰ পৰা মুক্তি লাভ কৰিব নোৱাৰো। যদিহে আপুনি তেওঁক মুক্তিদাতা প্ৰভুৰূপে বিশ্বাস কৰে, তেন্তে আনবোৰ কথা বুজাত তেনেই সহজ হ'ব। আপুনি বাৰু তেওঁক আপোনাৰ ব্যক্তিগত ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছেনে? তেওঁত বিশ্বাস কৰি আপোনাৰ অতীত, বৰ্তমান, ভৱিষ্যতৰ সকলো পাপৰ প্ৰায়চিত্ত আপুনি এতিয়াই লাভ কৰিব পাৰে। লগতে লাভ কৰিব পাৰে অনন্ত জীৱনৰ আশীৰ্বাদ, স্থায়ী শান্তি, স্থায়ী জিৰণি। সেই কাম বাৰু আপুনি নকৰে কিয়? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
99540046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
ঈশ্বৰ আমাৰ সৃষ্টিকৰ্তা, ঈশ্বৰ আমাৰ বিচাৰকৰ্তা, তেওঁৰে নাম।